আৰু আপোনাক জনাই দিওঁ যে প্ৰত্যেক দিনাই আমাৰ সৈতে থাকিব এগৰাকী চেম্পিয়ন আৰু আজিৰ চেম্পিয়ন গৰাকী হ'ল আশীষ নেহৰা। কোনো আহক তেখেতে ফিটনেছৰ বিষয়ে আজি কি ক'ব বিচাৰিছে, চেম্পিয়ন কিয় বনেগা।
93.5 Red 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 FM is pure T20 hai tera cricket wala FM aur ab champion bolega
super hit 93.5 Red FM par main hu Ashish Nehra aur aap sirf Red FM hi hai tera cricket wala FM manage karne ke liye mujhe din raat lage rehna padta hai aur abhi main matlab 37 36 nahi 37 hi hu to 37 mein specially agar batsman ho aur spinner ho to aasan rehta hai fast bowler aur wo bhi mere jaisa fast bowler jisko past mein itni sari injuries hui hain to manage karna kafi mushkil rehta hai aur ye jo format hai kafi demanding hai par mere ko samajh aa gayi kis tarike se apni body ko maine manage karna hai aur us pe main laga hua hu aur hopefully aage bhi acha kar paunga bajate raho
93.5 Red 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 FM is pure T20 hai tera cricket wala FM aur ab champion bolega
আৰু এয়া আছিলে আজিৰ চেম্পিয়ন আশীষ নেহৰা। পিছে আজি কিনে অংশগ্ৰহণ কৰিবলৈ নেপাহৰিব আমাৰ কণ্টেষ্টত, যি আৰম্ভ হ'ব 10 বজাৰ পৰা। কাৰণ আমাৰ ক্ৰিকেট কা কিৰা কাটা কিয়া কণ্টেষ্টত অংশগ্ৰহণ কৰিলে আপুনি লৈ যাব পাৰিব আপোনাৰ প্ৰিয় ক্ৰিকেটাৰ গৰাকীয়ে অট'গ্ৰাফ কৰা ক্ৰিকেট বলছ, তাৰ লগে লগে থাকিব মোবাইল ফোন, টিভি আৰু লগতে মেট চোৱাৰ সুযোগ। গতিকে সাজু হৈ থাকক এই কণ্টেষ্টৰ বাবে। এইখানে প্লে কৰিম এতিয়া আকৌ এটা বঢ়িয়া ট্ৰেক, আপুনি এনজয় কৰি আছে আজিৰ থৰ্জি মৰ্ণিং নম্বৰ 1 93.5 Red FM বজাতে ৰহক।